এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জালুকবাৰীৰ ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব বৰেণ্য শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। অনুষ্ঠানত মানৱ শৃংখলৰ জৰিয়তে মানুহে মানুহৰ বাবে শীৰ্ষক চিৰসেউজ গীতটি পৰিৱেশন কৰা হয়। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন স্থানত এই গীতটি পৰিৱেশন কৰাৰ বাবে শিল্পী, ছাত্ৰ ছাত্ৰী তথা জনসাধাৰণক ধন্যবাদ জনায়। তেওঁ কয় যে মানুহে মানুহৰ বাবে গীতটো কেৱল অসমৰেই নহয়, সমগ্ৰ মানৱ জাতিৰে সম্পদ। এই গীতটো সমগ্ৰ বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অসম আৰু অৰুণাচল প্ৰদেশৰ সম্পৰ্কক সুধাকণ্ঠই অধিক শক্তিশালী কৰি তুলিছিল বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে বৰেণ্য শিল্পীগৰাকীৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে ঢলা শদিয়াৰ ডঃ ভূপেন হাজৰিকা সেতুৰ জিৰ' পইণ্টত তেওঁৰ প্ৰায় 100 ফুট উচ্চতাৰ এটি বিশাল প্ৰতিমূৰ্তি স্থাপনৰ পৰিকল্পনা কৰা হৈছে। ইতিমধ্যে লোক নিৰ্মাণ বিভাগে এই প্ৰতিমূৰ্তি স্থাপনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে অসমৰ প্ৰতিখন চহৰত এটাকৈ পথ ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা হ'ব বুলি উল্লেখ কৰে।
আৰু এটা আমি প্ৰচেষ্টা কৰিছো, সেয়া হৈছে অসমৰ প্ৰত্যেকখন চহৰত এটা পথ ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা, আৰু সেই পথটো ৰাজ্য চৰকাৰে সজাই পৰাই তুলিব আৰু এটা পথ ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত হ'ব।
অসম আন্দোলনৰ পটভূমিত শ্বহীদসকলক সোঁৱৰি সুধাকণ্ঠই ৰচনা কৰা শ্বহীদ প্ৰণাম তোমাক শীৰ্ষক গীতটিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটীৰ নৱনিৰ্মিত শ্বহীদ স্মাৰক ভৱনৰ উদ্বোধনৰ সৈতে সংগতি ৰাখি অহা 10 ডিচেম্বৰত এই গীতটি সমগ্ৰ ৰাজ্যজুৰি পৰিৱেশনৰ ব্যৱস্থা কৰা হ'ব। আজিৰ অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ উপৰি বিভাগটোৰ অতিৰিক্ত মুখ্য সচিব, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক তথা কেইবাগৰাকী শিল্পী আৰু বিষয়ববীয়া উপস্থিত থাকে। ৰাজ্যৰ 35খন জিলা আৰু 27খন সমজিলাত ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰতিখন জিলা সদৰত 5000তকৈ অধিক ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী আৰু কলা কুশলীয়ে মানৱ শৃংখলৰ জৰিয়তে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে লতাশিল খেলপথাৰত সুধাকণ্ঠৰ সাংস্কৃতিক অৱদানক সোঁৱৰি বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত সৰ্বধৰ্ম প্ৰাৰ্থনা, ভূপেন্দ্ৰ সংগীত, নৃত্যানুষ্ঠান আদি অনুষ্ঠিত হয়। সদৌ অসম ছাত্ৰ সন্থাই দীঘলী পুখুৰীৰ পাৰত শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰে। কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত অটো ৰিক্সা সমদল উলিওৱা হয়। ধুবুৰী জিলাৰ ভোলানাথ মহাবিদ্যালয়ৰ খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত দিনৰ 11 বজাৰ পৰা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। একেদৰে কোকৰাঝাৰতো মৃত্যুবাৰ্ষিকীত বিশ্ব বৰেণ্য শিল্পীগৰাকীক স্মৰণ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে বড়ো ভাষাত শিল্পীগৰাকীৰ মানুহে মানুহৰ বাবে শীৰ্ষক গীতটি পৰিৱেশন কৰে। নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ গৰ্ডন খেলপথাৰত ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী পালন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালিৰ পৰা ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ কেইবাখনো মঞ্চত কালিৰে পৰা অনুষ্ঠিত ৰাস মহোৎসৱ উপভোগ কৰাৰ বাবে বহু লোকৰ সমাগম হৈছে। জিলাখনৰ উত্তৰ কমলাবাৰী সত্ৰত 352 বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি কেলিগোপাল নাটৰ আধাৰত ব্ৰজাৱলী ভাষাত 3দিনীয়াকৈ কমলাকান্ত আটা ক্ষেত্ৰত ৰাস অনুষ্ঠিত হৈছে। এই ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় আৰু উত্তৰ কমলাবাৰী শংকৰদেৱ কৃষ্টি সংঘৰ সহযোগত মাজুলীৰ ৰাসলীলা, পৰম্পৰা, নান্দনিকতা আৰু প্ৰত্যাহ্বান শীৰ্ষক এখন আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। আউনীআটি, চামগুৰি, বেঙেনাআটিকে ধৰি প্ৰায়বোৰ সত্ৰতে শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰা হৈছে। ৰাসৰ পৰিপ্ৰেক্ষিতত কাইলৈ মাজুলীত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰত আজিৰে পৰা 13দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 92 সংখ্যক ৰাস অনুষ্ঠিত হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ 69 বছৰীয়া ইতিহাসত বহুকেইগৰাকী সাংবাদিক আৰু সংবাদকৰ্মীয়ে বিভাগটোলৈ সেৱা আগবঢ়াই গৈছে। জীৱন আৰু জীৱিকাৰ সন্ধানত অথবা সাংসাৰিক প্ৰয়োজনত পৰৱৰ্তী কালত এওঁলোকৰ বহুকেইগৰাকীয়ে আন ক্ষেত্ৰলৈ যাবলগীয়া হ'ল আৰু নিজ নিজ ক্ষেত্ৰত প্ৰসিদ্ধি লাভ কৰিবলৈ সমৰ্থ হ'ল। কিন্তু তেওঁলোকে আজিও বুকুত কঢ়িয়াই ফুৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সুমধুৰ স্মৃতি। এনেকেইগৰাকীমান প্ৰাক্তন সতীৰ্থৰ স্মৃতি ৰোমন্থনেৰে মুখৰিত হ'ব অহা শনিবাৰে 8 নৱেম্বৰৰ নিশা আকাশবাণীৰ ষ্টুডিঅ'। সেইদিনা নিশা 8:02ৰ দৃষ্টিপাতত তেওঁলোকে ব্যক্ত কৰিব নিজ নিজ অভিজ্ঞতা আৰু উপলব্ধি। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।